এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে ব্যাপক প্ৰচাৰ চলাইছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনে নিৰ্বাচনী প্ৰচাৰত অংশ লৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বৰাকৰ কেইবাটাও স্থানত নিৰ্বাচনী প্ৰচাৰ চলায়। শ্ৰীভূমি জিলাৰ নীলামবজাৰত আয়োজিত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিজেপি সমৰ্থিত প্ৰাৰ্থীসকলক ভোট দিবলৈ জনসাধাৰণক আহান জনায়। শ্ৰীভূমিত আয়োজিত এই সংকল্প সভাত মন্ত্ৰী কৃষ্ণেন্দু পাল, মন্ত্ৰী কৌশিক ৰায়, বিধায়ক বিজয় মালাকাৰ, কমলক্ষ দে পুৰকাষ্ঠসহ জিলা বিজেপিৰ শীৰ্ষ নেতাসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীগৰাকীয়ে শিলচৰ আৰু হাইলাকান্দিতো দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয়। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ কচুমাৰীত আজি দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। শিক্ষামন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডাঃ অনুজ পেগুৱে ধেমাজি জিলাত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে। মন্ত্ৰীগৰাকীয়ে আজি ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত 4খনকৈ পঞ্চায়তত আয়োজিত কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। মন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ জীয়াঢল, হাতীগড়, বাটঘৰীয়া আৰু লক্ষীপথাৰ গাঁও পঞ্চায়তত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। উত্তৰ পূব সীমান্ত ৰেলৱে যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি উচ্চ ক্ষমতাসম্পন্ন CCTV কেমেৰা স্থাপন কৰি ৰেল ক্ৰছিংসমূহৰ নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে বিভিন্ন মণ্ডলত 28খন ক্ৰছিং গ্ৰেটত CCTV কেমেৰা সংস্থাপন কৰা হৈছে। ইয়াৰ ভিতৰত আলিপুৰ দুৱাৰ মণ্ডলত 4টা, লামডিং মণ্ডলত 17টা আৰু তিনিচুকীয়া মণ্ডলত 7টা CCTV কেমেৰা সংস্থাপন কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে লগতে গুৱাহাটী ৰেল ষ্টেচনত AI চালিত CC কেমেৰা সংস্থাপন কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা অনুসৰি গুৱাহাটী ৰেল ষ্টেচনত 134টা AI চালিত কেমেৰা প্ৰতিটো প্লেটফৰ্ম, জিৰণি কক্ষৰ লগতে ষ্টেচনটোৰ গুৰুত্বপূৰ্ণ স্থানত সংস্থাপন কৰা হৈছে। একেদৰে গুৱাহাটী ৰেল ষ্টেচনৰ 20টা স্থানত পেনিক বুটাম লগোৱা হৈছে। 1,30,00,000 টকা ব্যয় সাপেক্ষে এই ব্যৱস্থা কৰা হৈছে বুলি জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে হয়বৰগাঁও ষ্টেচনতো যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি AI চালিত কেমেৰা সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে। পৰৱৰ্তী সময়ত ৰাজ্যৰ অন্যান্য স্থানত থকা গুৰুত্বপূৰ্ণ ৰেল ষ্টেচনত AI চালিত কেমেৰা সংস্থাপন কৰা হ'ব। কোনো এবিধ সামগ্ৰীক ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰিবলৈ অসমৰ 3গৰাকী থলুৱা উদ্যমীৰ সংগ্ৰামৰ যাত্ৰা সামৰি আজি আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰে। এই অনুষ্ঠানত J14 ৰেষ্টুৰেণ্ট ব্ৰেণ্ডৰ স্বত্বাধিকাৰী দেৱ কুমাৰ বৰ্মন, সুস্বাদ মিঠাতেল ব্ৰেণ্ডৰ স্বত্বাধিকাৰী সমৰজ্যোতি বেজবৰুৱা আৰু থলুৱাভাৱে কণী উৎপাদন ব্ৰেণ্ড বাহুবলীৰ স্বত্বাধিকাৰী আকাশ গগৈয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানটিত তিনিওগৰাকী উদ্যমীয়ে প্ৰত্যাহ্বান নেওচি তেওঁলোকৰ এই সংগ্ৰামৰ আৰম্ভণি আৰু সফলতা সম্পৰ্কে আলোকপাত কৰে। ৰাজ্যখনৰ জনসাধাৰণক স্বাস্থ্যসন্মত আৰু যথাসম্ভৱ নিৰ্ভেজাল মিঠাতেল আগবঢ়োৱাৰ বাবে সুস্বাদ মিঠাতেল ব্ৰেণ্ড প্ৰতিষ্ঠাৰ আঁৰৰ কথাসমূহ উল্লেখ কৰি শ্ৰীবেজবৰুৱাই কয় যে এই ক্ষেত্ৰত তেওঁ আকাংক্ষিত সফলতা লাভ কৰিবলৈ সমৰ্থ হৈছে। একেদৰে J14ৰ স্বত্বাধিকাৰী শ্ৰীবৰ্মনে নিষ্ঠা সহকাৰে স্বাস্থ্যসন্মত খাদ্যৰ ব্যৱসায় গঢ়ি তুলি লাভ কৰা সফলতাৰ বিষয়ে জানিবলৈ দিয়ে। বাহুবলী কণীৰ স্বত্বাধিকাৰী শ্ৰীগগৈয়ে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণে নিৰ্ধাৰণ কৰা মান বজাই ৰাখি দৈনিক গড়ে 1,00,000 কণী উৎপাদন কৰাৰ লগতে কমেও 100জন লোকক কৰ্মসংস্থাপন দিবলৈ সমৰ্থ হৈছে বুলি জানিবলৈ দিয়ে। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আছিল আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। বিধি বলবৎকাৰী সঞ্চালকালয়ে মেঘালয়ৰ অবৈধ কয়লা খনন আৰু অবৈধ কোক প্ৰকল্প সংক্ৰান্তত কলাধন বৈধকৰণ প্ৰতিৰোধী আইনৰ অধীনত আজি অসম আৰু মেঘালয়ৰ 15টা চৌহদত তালাচী চলায়। তালাচীৰ সময়ত নগদ 1,58,00,000 টকা, মোবাইল ফোন, লেপটপ আৰু 2খন বাহন জব্দ কৰা হয়। মেঘালয়ৰ চালাঙত ৰুজু কৰা এজাহাৰৰ ভিত্তিত তদন্তকাৰী সংস্থাটোৱে এই তালাচী চলোৱা বুলি জানিব পৰা গৈছে। গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামীৰ নেতৃত্বত ক্লাবৰ এটা প্ৰতিনিধি দলে আজি সাংবাদিক সুৰক্ষা আইন আৰু আন কেইবাটাও বিষয় লৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে। গুৱাহাটী প্ৰেছ ক্লাবৰ দলটোৱে বিশেষকৈ কৰ্তব্যৰ সময়ত সাংবাদিকসকলে সন্মুখীন হোৱা সমস্যাসমূহ সমাধানৰ বিষয়ে উত্থাপন কৰে। ৰাজ্যপালগৰাকীয়ে কয় যে সাংবাদিকসকলে প্ৰত্যাহ্বানৰ মাজেৰে কৰ্তব্য পালন কৰে আৰু তেওঁলোকৰ সমস্যাসমূহৰ প্ৰতি গুৰুত্ব দিয়া উচিত। গুৱাহাটী প্ৰেছ ক্লাবে ৰাজ্যপালগৰাকীৰ ইতিবাচক সঁহাৰিৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। IPL T20 ক্ৰিকেট প্ৰতিযোগিতাত ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছে কলকাতা নাইট ৰাইডাৰ্ছক জয়ৰ বাবে 202 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। পাঞ্জাব কিংছে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 201 ৰাণ সংগ্ৰহ কৰে। পাঞ্জাব কিংছ নিজৰ 8খন খেলৰ 5খনত জয়লাভ কৰি বৰ্তমান পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে। কলকাতা নাইট ৰাইডাৰ্ছ 8খন খেলৰ 3খনত জয়লাভ কৰি সপ্তম স্থানত আছে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।